Funny. বাতৰি সৈতে মই ভাস্বতী চক্ৰৱৰ্তী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্ৰকল্প স্থাপন কৰা হৈছে, ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কোছ জুনিয়ৰ পাঁচদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব, ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱক নিৰ্বাচন আয়োগে ভোটাৰ পৰিচয় পত্ৰ সন্দৰ্ভত সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ দিছে, অন্ধ্ৰপ্ৰদেশৰ এটা গ্ৰেনাইট কুৱেৰীত আজি সংঘটিত এটা দুৰ্ঘটনাত 6 শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 3 আহত হয় আৰু ভাৰতৰ বিৰুদ্ধে অভিলত অনুষ্ঠিত 5ম তথা অন্তিম টেষ্টখনৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে দ্বিতীয় ইনিংছত বাতৰি যুগুতোৱাৰ পৰলৈকে 3 উইকেট হেৰুৱাই 223 ৰাণ সংগ্ৰহ কৰিছে। গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো মেক ইন ইণ্ডিয়া সেউজ হাইড্ৰজেন প্ৰকল্প স্থাপন কৰা হৈছে। দীনদয়াল কাণ্ডালা বন্দৰৰ কৰ্তৃপক্ষই জনোৱা মতে এই প্ৰকল্পই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শূন্য কাৰ্বন নিৰ্গমন লক্ষ্য পূৰণত সহায় কৰিব। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে বন্দৰ কৰ্তৃপক্ষই গ্ৰহণ কৰা এই প্ৰচেষ্টা শলাগিবলগীয়া। ভাৰত চৰকাৰে শূন্য কাৰ্বন নিৰ্গমন নীতিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাসমূহক এই প্ৰকল্পই অধিক উৎসাহিত কৰিব। ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কোছ জুনিয়ৰ 5 ভাৰত ভ্ৰমণসূচীৰে কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে তেওঁৰ পন্নী লুইছ আৰানেটা মাৰ্কোছ আৰু কেইবাগৰাকীও কেবিনেট মন্ত্ৰী, জ্যেষ্ঠ বিষয়া আৰু ব্যৱসায় প্ৰতিনিধিৰ এটা উচ্চ পৰ্যায়ৰ দলো আহিব। উল্লেখযোগ্য যে ফিলিপিনছৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰীমাৰ্কোছৰ এয়া হ'ব প্ৰথম ভাৰত ভ্ৰমণ। ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ফিলিপিনছৰ ৰাষ্ট্ৰপতিগৰাকী দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। শ্ৰীমাৰ্কোছে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুকো সাক্ষাৎ কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰেও ৰাষ্ট্ৰপতি মাৰ্কোছক সাক্ষাৎ কৰাৰ কথা। ফিলিপিনছলৈ উভতি যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতিগৰাকীয়ে বেংগালুৰুলৈ যাব। ভাৰত আৰু ফিলিপিনছৰ মাজত 1949 কূটনৈতিক সম্পৰ্ক গঢ় লৈ উঠিছিল। তেতিয়াৰে পৰা দেশ দুখনৰ মাজত ব্যৱসায়, বিনিয়োগ, প্ৰতিৰক্ষা, নিৰাপত্তা, সামুদ্ৰিক সহযোগিতা, কৃষি, স্বাস্থ্যসেৱা আৰু ডিজিটেল প্ৰযুক্তি আদি বিভিন্ন ক্ষেত্ৰত বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। ভাৰতৰ আছিয়ানৰ সৈতে থকা সৰ্বাত্মক কৌশলগত অংশীদাৰিত্বৰ জৰিয়তে ফিলিপিনছৰ সৈতে আঞ্চলিক পৰ্যায়ৰ বিভিন্ন ক্ষেত্ৰতো বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে। এক্ট ইষ্ট নীতি মহাসাগৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত ফিলিপিনছৰ সৈতে থকা ভাৰতৰ সম্পৰ্ক এটা এৰাব নোৱাৰা বিষয়। ভাৰত ফিলিপিনছৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ 75 সম্পূৰ্ণ হোৱাৰ উপলক্ষে ৰাষ্ট্ৰপতি মাৰ্কোছ ভাৰত ভ্ৰমণলৈ আহিব। দ্বিপাক্ষিক সহযোগিতা আৰু পাৰস্পৰিক স্বাৰ্থজড়িত আঞ্চলিক তথা আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ক্ষেত্ৰত থকা দেশ দুখনৰ মাজৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰাৰ বাবে মাৰ্কোছৰ ভাৰত ভ্ৰমণ নেতা দুগৰাকীৰ বাবে এটা সুন্দৰ সুযোগ। ৰাষ্ট্ৰীয় জনতা দলৰ নেতা প্ৰসাদ যাদৱৰ ভোটাৰ পৰিচয় পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে নেতাগৰাকীৰ ভোটাৰ পৰিচয় পত্ৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত সমগ্ৰ বিষয়টো তদন্তৰ বাবে যাদৱক আজি সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দিশা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াগৰাকীয়ে কৈছে যে তেজস্বী যাদৱে সংবাদমেলত প্ৰদৰ্শন কৰা ভোটাৰ পৰিচয় পত্ৰখন নিৰ্বাচন আয়োগে প্ৰদান কৰা ভোটাৰ পৰিচয় পত্ৰ নহয়। উল্লেখযোগ্য যে কালি এখন সংবাদমেল সম্বোধন কৰি RJDৰ নেতাগৰাকীয়ে তেওঁৰ নামটো খচৰা ভোটাৰ তালিকাৰ পৰা বাদ পৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে পাটনাৰ জিলা নিৰ্বাচনী বিষয়া তথা জিলা দণ্ডাধীশ ডঃ থংগৰঞ্জনে তেওঁৰ অভিযোগ নাকচ কৰে। জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে ৰাজহুৱাভাৱে খচৰা ভোটাৰ তালিকা প্ৰদৰ্শন কৰি কয় যে তেজস্বী যাদৱে অনা অভিযোগ উদ্ধ নহয়। তেওঁ লগতে কয় যে বিহাৰৰ পশুবিজ্ঞান বিশ্ববিদ্যালয়ত থকা 204 বুথত তেজস্বী যাদৱৰ নাম উল্লেখ আছে। ইয়াৰ পাছতে নিৰ্বাচন আয়োগে বিহাৰৰ নেতাগৰাকীক প্ৰকৃত ভোটাৰ পৰিচয় পত্ৰৰ সৈতে আন আনুষংগিক তথ্য আয়োগত দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইফালে বিজেপিয়ে RJDৰ নেতা তেজস্বী যাদৱে দুখনকৈ পৃথক ভোটাৰ পৰিচয় পত্ৰ লগত ৰখাৰ অভিযোগ উত্থাপন কৰে। বিজেপিৰ মুখপাত্ৰ সম্বিত পাত্ৰই আজি এখন সংবাদমেলত কয় যে তেজস্বী যাদৱে দুখন পৃথক ভোটাৰ পৰিচয় পত্ৰ লগত ৰাখি অপৰাধ কৰিছে। তেওঁৰ প্ৰকৃত ভোটাৰ পৰিচয় পত্ৰখনৰ তথ্য ৰাজহুৱা কৰিবলৈও দাবী উত্থাপন কৰে। বিজেপিৰ মুখপাত্ৰগৰাকীয়ে লগতে কয় যে 2020 নিৰ্বাচনী শপতনামাত তেজস্বী যাদৱে দাখিল কৰা ভোটাৰ পৰিচয় পত্ৰখনৰ সৈতে কালি সংবাদমেলত প্ৰদৰ্শন কৰা ভোটাৰ পৰিচয় পত্ৰৰ কোনো মিল নাই। দিল্লী বিধানসভাৰ বৰ্ষাকালীন অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। দিল্লী সচিবালয়ে জনোৱা মতে দিল্লী বিধানসভাৰ তৃতীয় সত্ৰ কাইলৈ দুপৰীয়া 2 আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই এই সত্ৰৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰি কয় যে ৰাজধানী দিল্লীৰ বাবে এই সত্ৰই এটা সোণালী অধ্যায় ৰচিব, কিয়নো এইবাৰ বিধানসভাৰ কাম কাজসমূহ সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে সম্পন্ন কৰা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ গোণ্ডাত সংঘটিত পথ দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে এই দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিছে। তেওঁ আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিগৰাকী নিহতৰ নিকট আত্মীয়লৈ 2,00,000 টকাৰ এককালীন সাহায্য আগবঢ়োৱা হ'ব। এই দুৰ্ঘটনাত আহতসকলক 50,000 টকাকৈ সাহায্য দিয়া হ'ব বুলিও তেওঁ ঘোষণা কৰে। অন্ধ্ৰপ্ৰদেশৰ বাপাটলা জিলাৰ বাল্লিকুৰাভা অঞ্চলৰ এটা গ্ৰেনাইট কোৱেৰীত আজি সংঘটিত এটা দুৰ্ঘটনাত 6 শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 3 আহত হয়। জানিব পৰা মতে শ্ৰমিকসকলে খনন কাৰ্য চলাই থকাৰ সময়তে তেওঁলোকৰ ওপৰত এটা বৃহৎ গ্ৰেনাইট হিল বাগৰি পৰাৰ ফলতেই এই শোকাবহ ঘটনাটো সংঘটিত হয়। আহতসকলক নাৰ্ছাৰ ৰূপেটত থকা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। এই দুৰ্ঘটনাটোৰ সময়ত কোৱেৰীটোত 16 শ্ৰমিক আছিল। ভুক্তভোগী আটাইকেইজন শ্ৰমিকেই উৰিষ্যাৰ বুলি জানিব পৰা গৈছে। মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে এই দুৰ্ঘটনাত শোক প্ৰকাশ কৰিছে আৰু তাৎক্ষণিক উদ্ধাৰ অভিযান তথা আহতসকলৰ চিকিৎসা কৰাৰ নিৰ্দেশ দিছে। ইজৰাইলৰ সৈতে হোৱা যুদ্ধবিৰতিৰ পাছত ইৰাণে দেশখনৰ আকাশমাৰ্গ বিমান চলাচলৰ বাবে সম্পূৰ্ণ ৰূপে মুকলি কৰি দিছে। ইৰাণৰ অসামৰিক বিমান পৰিবহণ সংস্থাই জনোৱা মতে সম্প্ৰতি ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বিমান সেৱা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। তেহৰাণৰ মেহৰাবাদ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত 24 বিমান সেৱা পুনৰ আৰম্ভ হৈছে। উল্লেখযোগ্য যে যোৱা 13 ইৰাণে ইজৰাইলৰ বিমান আক্ৰমণৰ পাছত আকাশমাৰ্গ বিমান চলাচলৰ বাবে সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিল। ৰাছিয়াৰ কামচাটকা উপদ্বীপত থকা ক্ৰছেনিনিকোভ আগ্নেয়গিৰি 600 পাছত আজি প্ৰথমবাৰৰ বাবে উদগীৰণ হয়। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে ৰাছিয়াৰ সময় অনুসৰি পুৱতি নিশা 2:50 এই উদগীৰণ হয়, যাৰ বাবে সমুদ্ৰপৃষ্ঠৰ 4 ওপৰলৈ ছাইৰ ডাৱৰে আৱৰি ধৰে। আগ্নেয়গিৰি উদগীৰণৰ বাবে বিমান পৰিবহণত ব্যাঘাত জন্মিব পাৰে বুলি সতৰ্কতা জাৰি কৰা হৈছে। দেশখনত শেহতীয়াকৈ অহা 8.7 প্ৰাবল্যৰ ভূমিকম্প আৰু পাছত ঘনে ঘনে হৈ থকা জোকাৰণিৰ ফলতেই এই আগ্নেয়গিৰি উদগীৰণ হোৱা বুলি ধাৰণা কৰা হৈছে। ইয়াৰ বাবে ছুনামিৰ সতৰ্কতাও জাৰি কৰা হৈছে। ইয়াৰ পূৰ্বে 1461 ক্ৰছেনিনিকোভ আগ্নেয়গিৰি উদগীৰণ হৈছিল। এই আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত সৃষ্টি হোৱা ছাইৰ ধোৱা প্ৰশান্ত মহাসাগৰৰ পূব দিশে আগবাঢ়িছে। অৱশ্যে ইয়াৰ বাবে কোনো জনবসতি থকা অঞ্চল ক্ষতি নহয়। আগ্নেয়গিৰিটোৰ 200 উত্তৰত থকা অঞ্চলসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰি থকা হৈছে। প্ৰশাসনে সেই অঞ্চলত বাস কৰা লোক আৰু পৰ্যটকসকলক সেই ঠাইৰ আন সক্ৰিয় আগ্নেয়গিৰিসমূহলৈ যাতে নাযায় তাৰ বাবে আহ্বান জনাইছে। ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেউচাই আৰু বিধানসভাৰ অধ্যক্ষ ডঃ ৰমন সিঙে আজি ৰায়পুৰ ৰেল ষ্টেচনৰ পৰা পতাকা জোকাৰি ৰায়পুৰ জব্বলপুৰ নতুন এক্সপ্ৰেছ ৰেলগাড়ী যাত্ৰাৰ শুভাৰম্ভ কৰে। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, মনসুখ মাণ্ডাভিয়া আৰু মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱে ভাৰ্চুৱেলি এই অনুষ্ঠানত উপস্থিত থাকে। ভাৰতৰ বিৰুদ্ধে অভিলত অনুষ্ঠিত 5ম তথা অন্তিম টেষ্টখনৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে দ্বিতীয় ইনিংছত 374 বিজয় লক্ষ্যৰে খেলি বাতৰি যুগুতোৱাৰ পৰলৈকে 3 উইকেট হেৰুৱাই 29 সংগ্ৰহ কৰিছে। বেন ডাকেটে 54, অধিনায়ক অলি পোপে 27 কৰি আউট হলেও হেৰি ব্ৰুকে আক্ৰমণাত্মক বেটিং প্ৰদৰ্শনেৰে 75 আৰু জো ৰুটে 50 কৰি খেলি আছে। দুয়ো চতুৰ্থ উইকেটৰ যুটীত শতাধিক ৰাণ যোগ দি দলক্ৰমে জয়ৰ দিশে আগুৱাই লৈ গৈ আছে। ভাৰতৰ হৈ মহম্মদ সিৰাজে 2 আৰু প্ৰসিদ্ধ কৃষ্ণই 1 উইকেট দখল কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। গুজৰাটৰ কাণ্ডালা বন্দৰত ভাৰতৰ প্ৰথমটো সেউজ হাইড্ৰজেন প্ৰকল্প স্থাপন কৰা হৈছে। ফিলিপিনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনেণ্ড আৰ মাৰ্কুছ জুনিয়ৰ 5 ভাৰত ভ্ৰমণসূচীৰে কাইলৈ নতুন দিল্লীত উপস্থিত হ'ব। ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱক নিৰ্বাচন আয়োগে ভোটাৰ পৰিচয় পত্ৰ সন্দৰ্ভত সবিশেষ তথ্য দাখিলৰ নিৰ্দেশ দিছে। অন্ধ্ৰপ্ৰদেশৰ এটা গ্ৰেনাইট কোৱেৰীত আজি সংঘটিত এটা দুৰ্ঘটনাত 6 শ্ৰমিক মৃত্যু হোৱাৰ লগতে আন 3 আহত হয়। আৰু ভাৰতৰ বিৰুদ্ধে অভেলত অনুষ্ঠিত 5ম তথা অন্তিম টেষ্টখনৰ আজি চতুৰ্থ দিনা ইংলেণ্ডে দ্বিতীয় ইনিংছত বাতৰি যুগুতোৱাৰ পৰলৈকে 3 উইকেট হেৰুৱাই 223 সংগ্ৰহ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন নিশা 8 বজাত শুনিবলৈ পাব।